রোমিয়া বেলাকর পত্র অধ্যায় এক। যীশু খ্রিস্টর দাহ, আমন্ত্রিত পাসনি আর ঈশ্বরের শুভবার্তার নিমিত্তে পৃথক করা পৌল, যে শুভবার্তা ঈশ্বরে পূর্বে তেওঁর ভাববাদী সকলৰ যোগেদি পবিত্র শাস্ত্রত প্রতিজ্ঞা করেছিল, হে তেওঁর পুত্ৰ প্রভু যীশু খ্রিস্টর বিষয়ৰ শুভবার্তা। তেওঁ শরীরের সম্বন্ধে দায়ুদর বংশত জন্মা, কিন্তু পবিত্রতার আত্মার সম্বন্ধে মৃতবিলাকর পুনরুত্থানের দ্বারাই পরাক্রমেরে ঈশ্বরের পুত্র বলে নিরূপিত। তেওঁর এই দ্বারাই আমি তেওঁর নামের কারণে সকল জাতিবিলাকর মাজত বিশ্বাসরূপ আজ্ঞাধীনতার অর্থে অনুগ্রহ আর পাচনি বাপ পাল। সেই জাতিবিলাকর মাজত তোমালোকো যীশুখ্রিস্টর আমন্ত্রিত লোক, ঈশ্বরের প্রিয় যিমান আমন্ত্রিত পবিত্র লোক রোমত আছে, সেই সকলবিলাকর সমীপলৈ আমার পিতৃ ঈশ্বরৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। প্ৰথমতে গোটেই জগতত তোমালোকৰ বিশ্বাস প্ৰচাৰিত হোৱাত মই তোমালোক সকলোৰে বিষয়ে যীশুখ্ৰীষ্টৰ দ্বাৰাই মোৰ ঈশ্বৰৰ ধন্যবাদ কৰিছো, কিয়নো ঈশ্বৰৰ ইচ্ছাৰে কোনো ৰকমে এতিয়া শেষত তোমালোকৰ ওচৰলৈ যাবলৈ শুভযাত্ৰা পাবৰ কাৰণে মই যে নিৰন্তৰে তোমালোকৰ নাম উল্লেখ কৰি মোৰ প্ৰাৰ্থনা কালত সদায় প্ৰাৰ্থনা কৰো, এই বিষয়ে মই যি ঈশ্বৰৰ সেৱা তেওঁৰ পুত্ৰৰ শুভবাৰ্তাত মোৰ আত্মাৰে কৰো, সেই ঈশ্বৰ মোৰ সাক্ষী, কিয়নো তোমালোক যেন সুস্থিৰ হোৱা, এইকাৰণে তোমালোকক কোনো আত্মিক বৰৰ ভাগী কৰিবৰ অৰ্থে এনে কি তোমালোক আৰু মোৰ উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই তোমালোকৰ মাজত নিজেও আশ্বাস পাবলৈ মই তোমালোকক চাবলৈ বৰ ইচ্ছা কৰিছো। হে ভাইবিলাক, আন আন পৰাজাতিবিলাকৰ মাজত যেনে তোমালোকৰ মাজতো তেনেকৈ কোনো ফল পাবৰ আশয়েৰে তোমালোকৰ ওচৰলৈ যাবলৈ মন কৰিছিল, কিন্তু এতিয়ালৈকে বাধা পাই আছো। ইয়াক তোমালোকে নাজানি থকা মোৰ ইচ্ছা নাই। গ্ৰীক আৰু অসভ্য, জ্ঞানী আৰু অজ্ঞানী, এই এওঁলোকৰে মই ধৰুৱা হৈ আছো। এই হেতুকে ৰোমত থকা যি তোমালোক, তোমালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছো, কিয়নো শুভবাৰ্তাত মই লাজ নাপাওঁ, কাৰণ প্ৰথমে যিহুদী পাছে গ্ৰীক লোকলৈ বিশ্বাস কৰা প্ৰত্যেকজনলৈ সেই পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি, কিয়নো তাত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈছে, এই বিষয়ে লিখাও আছে,
ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ,
কাৰণ যিবোৰে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে সেইবোৰ মানুহৰ সকলো ভক্তি লংঘন আৰু অধাৰ্মিকতাৰ বিৰুদ্ধে স্বৰ্গৰ পৰা ঈশ্বৰৰ ক্ৰোধ প্ৰকাশিত হৈছে, কিয়নো ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায় সেয়ে সিহঁতত প্ৰকাশিত আছে, কাৰণ ঈশ্বৰে তাক সিহঁতলৈ প্ৰকাশ কৰিলে, কিয়নো সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায় এই কাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্যত বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে, কাৰণ সিহঁতে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱ কি ধন্যবাদ নকৰিলে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰিল আৰু সিহঁতৰ অবোধ হৃদয় আন্ধাৰময় হল, নিজক জ্ঞানী দেখুৱাই সিহঁত মূৰ্খ হল, আৰু ক্ষয়শীল মানুহ চৰাই চাৰিঠেঙা জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে সিহঁতে ঈশ্বৰৰ মহিমা সলনি কৰিলে, এই কাৰণে সিহঁতৰ মাজত সিহঁতৰ শাৰীৰিক অমৰ্যাদা কৰিবলৈ ঈশ্বৰে সিহঁতৰ হৃদয়ৰ অভিলাষেৰেই সিহঁতক অসুচিতালৈ সোধাই দিলে, সিহঁতে ঈশ্বৰৰ সত্যতাক মিছাৰে সৈতে সলনি কৰিলে আৰু সৃষ্টিকৰ্তাৰ সলনি সৃষ্ট বস্তুৰ আৰাধনা আৰু সেৱা কৰিলে, সেই সৃষ্টিকৰ্তা সৰ্বদাই ধন্য, আমেন। এই কাৰণে ঈশ্বৰে সিহঁতক অনাদৰযুক্ত কামাভিলাষলৈ সোধাই দিলে, কিয়নো সিহঁতৰ স্ত্ৰীলোকবিলাকে স্বাভাৱিক সংগ এৰি স্বভাৱৰ বিপৰীত সংগ কৰিলে, সেইদৰে পুৰুষবিলাকেও স্বাভাৱিক স্ত্ৰী সংগ এৰি পরস্পরে কামাগ্নিরে দগ্ধ হই, পুরুষে হইতে পুরুষে লাজর কর্ম সাধন করি, নিজতে নিজর ভ্রান্তির উচিত প্রতিফল পালে। যেনেকৈ সিহঁতে আপন আপন তত্ত্বজ্ঞানত ঈশ্বরক ধারণ করিবলৈ সন্মত নহল, তেনেকৈ ঈশ্বরেও সিহঁতক অনুচিত কর্ম করিবলৈ ভ্রষ্টমতিলৈ সোধাই দিলে। সিহঁত সকলো আধার্মিকতা, দুষ্টতা, লোভ, হিংসা, অসূয়া, নরবধ, বিবাদ, ছল আর শত্রুতার পরিপূর্ণ, ফুসফুসাওতা, পরচর্চাকারী, ঈশ্বরক ঘৃণার পাত্র, গর্বী, অহংকারী, দর্পী, কুকল্পনা জন্মুয়া, পিতৃমাতৃক নমনা, নির্বোধ, নিয়ম ভঙা, স্নেহহীন আর নির্দয় হল। আর এইদরেই আচরণ করাবিলাক যে মৃত্যুর যোগ্য, ঈশ্বরের এই বিচার জানিও সিহঁতে সেইদরে আচরণ করে। কেবল সেই নহয়, কিন্তু তেনেকুয়া আচরণ করাবিলাকক সন্মতিও দিয়ে।